এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত আবেদন নকৰাকৈ অসমত আধাৰ নম্বৰ উলিওৱা লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে অভিযান চলাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। অহা 2-4 দিনতে অসমত এই অভিযান আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি এই কথা সদৰি কৰি কয় যে বহু লোকে NRCৰ সময়ত আবেদন কৰা নাছিল যদিও তেওঁলোকে অসমত আধাৰ কাৰ্ড লৈছিল। এনে লোকসকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব বুলিও তেওঁ কয়। আনহাতে যোৱা কিছু বছৰত অসমত প্ৰৱেশ কৰা অবৈধ নাগৰিকসকলক উলিয়াই পঠিওৱাৰ বাবে ব্যৱস্থা ল'বলৈ ৰাজ্য চৰকাৰে পৰিকল্পনা যুগুত কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। সামাজিক মাধ্যমত ভুৱা একাউণ্ট চলাই থকা লোকসকলৰ বিৰুদ্ধেও চৰকাৰে চোকা দৃষ্টি ৰখা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এনে ভুৱা একাউণ্ট দেখিলে ৰাইজক আৰক্ষীক অৱগত কৰিবলৈ আহান জনাইছে। ইতিমধ্যে আৰক্ষীক এই বিষয়ে কঠোৰ ব্যৱস্থা ল'বলৈ চৰকাৰে নিৰ্দেশ দিয়া বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। ইয়াণ্ডাবু সন্ধিৰ 200 বছৰ পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি নৰ্থ লখিমপুৰ কলেজত দুদিনীয়াকৈ আয়োজিত আলোচনা চক্ৰৰ সামৰণি পৰিছে। অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব সঞ্চালকালয়ৰ সহযোগত আয়োজিত ইয়াণ্ডাবু সন্ধি আৰু 19 শতিকাৰ অসম শীৰ্ষক আলোচনা চক্ৰত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক নিৰুত বৰুৱাই ভাষণ দিয়ে। এই অনুষ্ঠানত শামছুদ্দিন চিচিৰে প্ৰণয়ন কৰা বাংলাদেশৰ অসমীয়া আৰু শেখ মকবুল ইছলামে প্ৰণয়ন কৰা মিচিং ফকলোৰগ্ৰাফিকে ধৰি 4 গ্ৰন্থ উন্মোচন কৰা হয়। এই আলোচনা চক্ৰত ম্যানমাৰ, বাংলাদেশ আৰু থাইলেণ্ডৰ অধ্যাপকে অংশগ্ৰহণ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণৰ ধুমুহাৰ ফলত বিস্তৰ ক্ষতি হয়। ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত মদাৰখাট মৌজাত অহা ধাৰাষাৰ বৰষুণ আৰু ধুমুহাৰ ফলত ভালেমান বাসগৃহ, বিদ্যালয়, নামঘৰকে ধৰি বহু সা সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে। মদাৰখাটৰ হাতখোলা, হাবিচুক, ৰাংলিটিং, টিমনা, তামোলবাৰী আৰু চাহবাগিচাত ধুমুহাই ঘৰ দুৱাৰ ভাঙি পেলোৱাৰ লগতে প্ৰকাণ্ড গছ উভালি পৰে। প্ৰচণ্ড ধুমুহাৰ ফলত খুঁটা, বাগৰি, বিদ্যুৎ সেৱাও ব্যাহত হৈ পৰে। তদুপৰি ৰবি শস্যৰ বিস্তৰ ক্ষতি হয়। গাঁও প্ৰধানসকলে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শনৰ অন্তত ৰাজহচক্ৰ বিষয়া তথা জিলা প্ৰশাসনৰ ওচৰত ক্ষয়ক্ষতিৰ পৰিমাণ দাখিল কৰিছে। তিৱা জনজাতীয় বহাগ বিহুৰ অন্তিম দিনা কালি গুভা ৰজা আৰু পশ্চিম নগাঁও ৰজাই সৈন্য সামন্তৰ সৈতে ঢাল তৰোৱালেৰে প্ৰতীকী যুদ্ধত অৱতীৰ্ণ হয়। ৰজাৰ এই প্ৰতীকী যুদ্ধ উপভোগ কৰিবলৈ অগণন লোকৰ সমাগম হয়। গুভা ৰজাৰ বহাগ বিহুৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে জাগীৰোডৰ বৰপামত অনুষ্ঠিত গোসাঁই মেলাত এই প্ৰতীকী যুদ্ধ অনুষ্ঠিত হৈ আহিছে। দুই ৰাজ্যৰ ৰজাই নিজ নিজ পৰিষদ বৰ্গৰ সৈতে তিৱাসকলৰ জাদুৱা গোসাঁইক নামঘৰৰ পৰা কান্ধত তুলি মেলাথলীত উপস্থিত হয়। ইয়াৰ পাছত পৰম্পৰাগত সাজপাৰ পৰিধান কৰি হাতত ঢাল তৰোৱাল লৈ দুই ৰজাৰ পৰিষদবৰ্গই ৰণনৃত্য কৰে। তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে কালি কৰ্দৈগুৰি গাঁও পঞ্চায়ত এলেকাৰ খহনীয়া প্ৰৱণ অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতি বুজ লয়। জিলা আয়ুক্তগৰাকীয়ে খহনীয়াত ক্ষতিগ্ৰস্ত 8টা পৰিয়ালৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকক পুনৰ সংস্থাপন দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। তেওঁ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজহচক্ৰ বিষয়াক নিৰ্দেশ দিয়ে। মথাউৰি মেৰামতি আৰু খহনীয়া ৰোধৰ কাম শীঘ্ৰে আৰম্ভ কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে। গোলাঘাট জিলাৰ সৰুপথাৰত কালি নিশা ডায়েৰিয়া সদৃশ ৰোগত একেখন গাঁৱৰ 2 গৰাকী মহিলাৰ মৃত্যু হয়। এই ৰোগত আক্ৰান্ত হৈ বৰ্তমান সৰুপথাৰ চিকিৎসালয়ত 8 গৰাকী লোক চিকিৎসাধীন হৈ আছে। উন্নত চিকিৎসাৰ বাবে কেইবাগৰাকী ৰোগীক গোলাঘাট চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এই ৰোগ প্ৰতিৰোধৰ বাবে সৰুপথাৰৰ চেৱাগুৰি ঔটেঙাতল গাঁৱত স্বাস্থ্য বিভাগে এটা চিকিৎসা শিবিৰ স্থাপন কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হোৱা এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দিল্লী কেপিটেলছক 6 উইকেটত পৰাজিত কৰে। দিল্লী কেপিটেলছে বান্ধি দিয়া 163 ৰাণৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 18 অভাৰ আৰু 3টা বলতে 4 উইকেটৰ বিনিময়ত 165 ৰাণ কৰি বিজয় লক্ষ্যত উপনীত হয়। কালিৰ আন এখন খেলত মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 54 ৰাণত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি জয়পুৰৰ ছেৱাই মানসিং ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটেন্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। সুদক্ষ খেলুৱৈ, শ্ৰমিক নেতা তথা শিৱসাগৰ জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি বীৰেণ দাসৰ কালি ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল 67 বছৰ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।